আকাশবাণী গুৱাহাটীৰ দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জয়ন্তী ৰাণী ডেকা। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টি আজি ৰাজ্যৰ 13 গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে বৈঠকত মিলিত হ'ব। অৱশ্যে ইয়াৰে কেইবাগৰাকীও ব্যক্তিয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰা নাই আৰু বৈঠকত উপস্থিত থাকিব নোৱাৰে বুলি প্ৰকাশ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই এই আলোচনাত অংশ নলয় বুলি স্পষ্ট কৰি দিছে। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা প্ৰৱাসী অসমীয়াসকলৰ 5 গৰাকীয়ে এই পৰ্যন্ত অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলৰ আগত ভাষ্য প্ৰদান কৰিছে। কালি আটাইকেইগৰাকী প্ৰৱাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ বৰা আৰু জিঅ'লাংছট নাৰ্জাৰী নামৰ লোক তিনিজনক এছ আই টিয়ে সোধা পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। বিয়লি প্ৰৱাসী অসমীয়া ভাস্কৰজ্যোতি দত্তই এছ আই টিৰ কাৰ্যালয়ত উপস্থিত হৈ ভাষ্য দিয়ে। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা 11 গৰাকী প্ৰৱাসী অসমীয়ালৈ আৰক্ষীয়ে চমন জাৰি কৰিছিল। এই চমন মানি কিছুদিন পূৰ্বে ৰূপকমল কলিতাই এছ আই টিৰ সন্মুখত হাজিৰ হৈ ভাষ্য দিছিল। ছিংগাপুৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে আৰু তেওঁলোকে বিচৰা তথ্য অসম আৰক্ষীয়ে যোগান ধৰিছে বুলি এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই প্ৰকাশ কৰে। ইপিনে নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰে প্ৰেৰণ কৰা জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদনে তদন্তক নতুন গতি দিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ছিংগাপুৰৰ ঘটনাস্থলীৰ জুবিন গাৰ্গৰ অন্তিম সময়ৰ সম্পূৰ্ণ ভিডিঅ' এছ আই টিয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। জুবিন গাৰ্গৰ সহগায়িকা তথা অভিযুক্ত কাৰাবন্দী অমৃত প্ৰভা মহন্তই নিজৰ মোবাইলত আবদ্ধ কৰা এই ভিডিঅ' মচি পেলোৱাৰ পাছত অসম আৰক্ষীৰ তথ্য প্ৰযুক্তি বিশেষজ্ঞই এই ভিডিঅ'সমূহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। মৰমী দাসৰ নেতৃত্বত এছ আই টিৰ এটা দল কালি জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন সম্পৰ্কে পৰিয়ালক অৱগত কৰে। তদন্ত প্ৰক্ৰিয়া প্ৰয়োজনতকৈ বেছি খৰতকীয়া কৰিলে তদন্ত আধৰুৱা হোৱাৰ আশংকা থকা হেতুকে জনসাধাৰণক ধৈৰ্য সহকাৰে বিচাৰ প্ৰক্ৰিয়াৰ সামৰণিৰ বাবে অপেক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে আহান জনাইছে। চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্ৰূষা সেতু শীৰ্ষক বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰত এই পৰ্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ কিশোৰীক চিকিৎসা প্ৰদান কৰা হৈছে। যোৱা 10 অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ 39টা সমষ্টিভিত্তিক স্বাস্থ্যমেলাত 10,000ৰো অধিক 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰা হৈছে। এই স্বাস্থ্য শিবিৰসমূহত 50টাতকৈও অধিক ৰোগৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই স্বাস্থ্যমেলাৰ অংশ হিচাপে বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, নগাঁও আৰু তিনিচুকীয়াত আজি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কালি বিধানসভা ভিত্তিক মেগা স্বাস্থ্যমেলাকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰাৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কোকৰাঝাৰ জিলাৰ 5টা সমষ্টিত চৰকাৰে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ সহযোগত এই স্বাস্থ্যমেলাৰ আয়োজন কৰিছে।
কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 5খন বিধানসভা ছেগমেণ্ট আছে। এই 5খন বিধানসভা ছেগমেণ্টত আমি 5খন মেলা হেল্থ মেলা পাতিম। প্ৰথমখন হৈছে আমাৰ অহাকালি 15 অক্টোবৰ, সেইটো হ'ব আমাৰ মানে চৰাইবিলত, আৰু সেইটো গোচাইগাঁও সমষ্টিতে পৰিছে, চৰাইবিলত হ'ব। চৰাইবিলৰ পিছৰ সময়টো পৰিবগৈ আমাৰ আপোনাৰ টিপকাইত, টিপকাইত পিছতে আমি পাতিছোঁ আমাৰ কোকৰাঝাৰ সমষ্টিত পৰিব, সেইটো হৈছে কাৰিগাঁও, আৰু কাৰিগাঁৱৰ পিছতে আমি চেফ্ৰাংগুৰি মডেল হস্পিটেলত এখন পাতিম, আৰু লাষ্টততো আমাৰ কথা হৈছে কবিতাখন। আৰু তাতে আমাৰ 10টা বিভাগ আছে, প্ৰত্যেকটো 10টা বিভাগৰ ভিতৰত আপোনাৰ কাৰ্ডিঅ'লজিৰ পৰা আৰম্ভ কৰি কাৰ্ডিঅ'লজি, নিউৰলজি, আই ENT, গাইনকলজি, মেডিচিন, চাৰ্জাৰী, এনেকৈ যিকেইটা ডিপাৰ্টমেণ্ট আছে গোটেইকেইজনৰ ডক্টৰ থাকিব। আৰু তেওঁলোকে কৰিব কি, তেওঁলোকক আমি প্ৰথমে আমি এটা ছেগ্ৰেশ্যন কৰিম, যে বা অন্য ডাঙৰ মানুহ আহিলেও আমি ডাঙৰ মানুহকো কৰিম, চবকে ট্ৰিটমেণ্ট কৰা হ'ব সেই কেম্পত। যিকেইজন আহিব সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি কাষ্টমাৰলৈকে সকলোকে আমি ট্ৰিটমেণ্ট কৰিম।
কামৰূপ জিলাত আজি অসম বিধানসভাৰ হিচাপ পৰীক্ষণ সমিতিৰ পৰ্যবেক্ষণৰ বাবে অসম বিধানসভাৰ হিচাপ পৰীক্ষক সমিতিৰ অধ্যক্ষ নুৰুল হুদাৰ লগতে সদস্য তথা বিধায়ক কৰিমুদ্দিন বাৰভূঞা, বিধায়ক আব্দুল ৰচিদ মণ্ডলৰ লগতে পৰীক্ষক সমিতিৰ বিষয়া উপস্থিত থাকে। প্ৰথমে কামৰূপৰ আমিনগাঁওস্থিত লোক নিৰ্মাণ বিভাগৰ সভাকক্ষত অসম বিধানসভাৰ হিচাপ পৰীক্ষক সমিতিৰ জিলা আয়ুক্তৰ লগত আলোচনাত মিলিত হয়। আলোচনাত সমিতিক জিলা আয়ুক্তৰ তৰফৰ পৰা কামৰ খতিয়ান দাঙি ধৰা হয়। তাৰ পাছতে হিচাপ পৰীক্ষক সমিতিয়ে আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ ভৱন নিৰ্মাণ, তুলাৰাম বফনা জিলা অসামৰিক চিকিৎসালয়, কৃষি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে। জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি মৰিগাঁও দিৱসৰ দ্বিতীয় দিনা চাৰণ বিলৰ পাৰত পতাকা উত্তোলন কৰে। মন্ত্ৰী হাজৰিকাই সদ্যপ্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ ভূমিপূজনত অংশগ্ৰহণ কৰে। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 বজাত।